এয়া আকাশবাণী। বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই। এতিয়া শুনক মুখ্য বাতৰিসমূহ। নিৰ্বাচন আয়োগে গ্ৰীষ্ম প্ৰৱাহৰ আশংকালৈ চাই সকলো ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ মুখ্য নিৰ্বাচন বিষয়াসকললৈ এলানি পৰামৰ্শ জাৰি কৰিছে। অসমত আজি কেইবাগৰাকীও প্ৰাৰ্থীয়ে প্ৰথম পৰ্যায়ৰ মুখ্য নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেলজিয়ামৰ প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ ডিছিৰ সৈতে আজি টেলিফোনযোগে কথা পাতে। পাকিস্তানৰ খাইবাৰ পাখটুনগাৰ চোৱালাত আজি হোৱা এটা আত্মঘাতী আক্ৰমণত চীনৰ পাঁচজন আৰু এজন পাকিস্তানী নাগৰিকৰ মৃত্যু হয় আৰু গুজৰাট টাইটান্স কিছু সময়ৰ পাছত চেন্নাইৰ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নিৰ্বাচন আয়োগে গ্ৰীষ্ম প্ৰৱাহৰ আশংকালৈ চাই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকললৈ এলানি পৰামৰ্শ জাৰি কৰিছে। পৰামৰ্শাৱলীত এই বুলি কোৱা হৈছে যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এইবাৰ গ্ৰীষ্মকালত তাপমাত্ৰা স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত বিশেষকৈ মাৰ্চৰ পৰা জুনলৈ দীঘলীয়া সময়ৰ বাবে গ্ৰীষ্ম প্ৰৱাহ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে। আয়োগে গ্ৰীষ্ম প্ৰভাৱৰ পৰা ৰক্ষা কৰাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা কৰণীয় আৰু কৰিব নলগীয়া কামৰ পৰামৰ্শৰ প্ৰতিলিপি ভগাই লৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা জাৰি কৰা পৰামৰ্শাৱলীত জনসাধাৰণক ৰদত বিশেষকৈ দুপৰীয়া 12 বজাৰ পৰা বিয়লি 3 বজালৈ বাহিৰত নোলাবলৈ কোৱা হৈছে। পৰ্যাপ্ত মাত্ৰাত পানী খাবলৈ আৰু বাহি খাদ্য গ্ৰহণ নকৰিবলৈ জনসাধাৰণলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। আয়োগে মুখ্য নিৰ্বাচনী বিষয়াসকলক ভোটগ্ৰহণ কেন্দ্ৰসমূহত খোৱাপানীকে ধৰি ন্যূনতম বুনিয়াদী সা সুবিধা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল আৰু মেঘালয়ত প্ৰবল মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ছিকিম, পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চল আৰু পশ্চিমবংগৰ গংগা নৈৰ পাৰৰ ঠাইসমূহত আজি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়নৰ দাখিলৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত আজি কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতা সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলি, ৰাজ্যৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, মন্ত্ৰী তথা অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপৰিও ভালেসংখ্যক দলীয় নেতা কৰ্মী মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে। ইয়াৰ বিপৰীতে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়েও মনোনয়ন পত্ৰ দাখিল কৰে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী, অসম জাতীয় পৰিষদৰ মুৰববী লুৰিণজ্যোতি গগৈয়ে আজি জিলা আয়ুক্ত কাৰ্যালয়ত সমৰ্থকসকলৰ সৈতে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত সাংসদ অজিত কুমাৰ ভূঞাও উপস্থিত আছিল। তদুপৰি কাইলৈ যোৰহাটত তপন কুমাৰ গগৈ, কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা আৰু তেজপুৰত ৰঞ্জিত দত্তই সংশ্লিষ্ট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ কেইবাগৰাকী প্ৰাৰ্থীয়েও কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব। ইয়াৰ ভিতৰত লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাও আছে। বিজেপিয়ে আসন্ন লোকসভা নিৰ্বাচনৰ বাবে আৰু 3 গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। সেই অনুসৰি কানহাইয়ালাল মীনা ৰাজস্থানৰ দৌচা আৰু ইন্দু দেৱী যাদৱক কৰৌলি ঢোলপুৰ সংসদীয় সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। থৰ্ণা আজম বসন্ত কুমাৰ সিঙে ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি অৰুণাচল পশ্চিম সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে। তেওঁ পশ্চিম ছিয়াং জিলাৰ পশ্চিম অৰুণাচল সমষ্টিৰ ৰিটাৰ্ণিং অফিচ বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰিছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা পেমা খাণ্ডু মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে। আনহাতে সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকিয়েও আজি মনোনয়ন পত্ৰ দাখিল কৰিছে। অৰুণাচল প্ৰদেশৰ 2খন লোকসভা আসনৰ বাবে প্ৰথম পৰ্যায়ৰ 19 এপ্ৰিলত নিৰ্বাচন হ'ব। ইপিনে নাগালেণ্ডত পিপলছ ডেমক্ৰেটিক এলায়েন্স চমুকৈ পি ডি এৰ সমৰ্থিত প্ৰাৰ্থী ডঃ চুংবেন মুৰিয়ে আজি ৰাজ্যখনৰ একমাত্ৰ লোকসভা আসনখনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে। কংগ্ৰেছ দলৰ এছ চুপাং মৰেন জামিৰেও আজি মনোনয়ন পত্ৰ দাখিল কৰে। এতিয়ালৈকে নাগালেণ্ডৰ এই সমষ্টিটোৰ বাবে 3 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে।
আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হবলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেলজিয়ামৰ প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ ডি ক্ৰুৰ সৈতে আজি টেলিফোনযোগে কথা পাতে। নেতা দুগৰাকীয়ে এই কথোপকথনত বাণিজ্য, বিনিয়োগ, নিকা প্ৰযুক্তি, অৰ্ধপৰিবাহী, ভেষজ, সেউজ হাইড্ৰজেন, তথ্য প্ৰযুক্তি, প্ৰতিৰক্ষা, বন্দৰকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। এই কথোপকথনত প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাছেলত অনুষ্ঠিত প্ৰথম পৰমাণু শক্তি শীৰ্ষ সন্মিলনৰ সফল আয়োজনৰ বাবে বেলজিয়ামৰ প্ৰধানমন্ত্ৰীগৰাকীক অভিনন্দন জনায়। দুয়োগৰাকী নেতাই লগতে ভাৰত আৰু বেলজিয়ামৰ মাজৰ সম্পৰ্কৰ পৰ্যালোচনা চলায়। তেওঁলোকে লগতে বেলজিয়ামৰ অধ্যক্ষতাত ইউৰোপীয় সংঘ পৰিষদৰ অধীনত ভাৰত ইউৰোপীয় সংঘ কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ প্ৰতি প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে আঞ্চলিক আৰু গোলকীয় ঘটনাক্ৰমক লৈও মত বিনিময় কৰে। দুয়োগৰাকী নেতাই পশ্চিম এছিয়াত শীঘ্ৰেই শান্তি আৰু সুৰক্ষা বাহাল কৰা আৰু ৰাছিয়া ইউক্ৰেইনৰ মাজৰ সংঘাতৰ অৱসানৰ বাবে সহযোগিতা বৃদ্ধিৰ আৱশ্যকতাক লৈ সন্মতি প্ৰকাশ কৰে। পাকিস্তানৰ খাইবাৰ পাখটুংৱাৰ শ্বালাত আজি হোৱা এটা আত্মঘাতী আক্ৰমণত চীনৰ 5 জন আৰু 1 জন পাকিস্তানী নাগৰিকৰ মৃত্যু হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে চীনা অভিযন্তাসকলক কঢ়িয়াই নিয়া কনভয়ত হোৱা আক্ৰমণত এই লোককেইজন নিহত হয়। প্ৰাদেশিক আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সাহায্য অভিযান আৰম্ভ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে অটল পেঞ্চন যোজনাৰ স্বয়ংক্ৰিয় প্ৰিমিয়াম আদায় ব্যৱস্থাৰ ওপৰত আধাৰিত আৰু এগৰাকী উপভোক্তাই নিজেই নাম প্ৰত্যাহাৰ নকৰা পৰ্যন্ত এই ব্যৱস্থা অব্যাহত থাকে। বিত্তমন্ত্ৰী শ্ৰীমতী সীতাৰমণে আজি সামাজিক মাধ্যমৰ এটা পোষ্টযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই লাভজনক যোজনাখন গ্ৰাহকৰ স্বাৰ্থ অনুকূল। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই যোজনাক লৈ উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ শ্ৰী ৰমেশ ভাল পেঞ্চন যোজনা প্ৰস্তুত কৰাৰ বুনিয়াদী সিদ্ধান্তৰ বিষয়ে অনভিজ্ঞ বুলি দাবী কৰে। শ্ৰীমতী সীতাৰমণে কয় যে এই যোজনাই নিশ্চিত ন্যূনতম ৰিটাৰ্ণ প্ৰদান কৰে আৰু চৰকাৰে ৰাজসাহায্যৰ ধন আদায় দিয়ে। বৰ্তমান এই যোজনাৰ অধীনত 8% অধিক ৰিটাৰ্ণ লাভ কৰা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিদেশ মন্ত্ৰী এছ জয়শংকৰে আজি মনিলাত ফিলিপাইনছৰ ৰাষ্ট্ৰপতি বুংবুং মাৰ্কছক সাক্ষাৎ কৰে। ডঃ জয়শংকৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ ৰাষ্ট্ৰপতিগৰাকীক অভিনন্দন জনায়। বিদেশ মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে শ্ৰীমাৰ্কছৰ পথ প্ৰদৰ্শনত ভাৰত আৰু ফিলিপাইনছৰ মাজৰ সহযোগিতা অধিক সুদৃঢ় হ'ব। ডঃ জয়শংকৰে লগতে মনিলাত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সমুদ্ৰ পেহেৰেদাৰ নামৰ জাহাজখনো পৰিদৰ্শন কৰে। ডঃ জয়শংকৰে তেওঁৰ যাত্ৰা আৰু জাহাজখনৰ উপস্থিতিক দুয়ো দেশৰ মাজৰ গভীৰ দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰতীক বুলি অভিহিত কৰে। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে শ্লোগান আৰু জিংগল প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ভোটদাতাৰ সজাগতা বিষয়ক এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ভোটৰ অধিকাৰ লাভ কৰা যুৱ ভোটদাতাসকলেহে অংশ ল'ব পাৰিব। শ্লোগান বা জিংগলসমূহ 40 ছেকেণ্ডৰ ভিতৰত হোৱাকৈ অসমীয়া ভাষাত বাণীবদ্ধ কৰি 31 মাৰ্চৰ ভিতৰত 9619686659 নাইবা 9716680969 নম্বৰলৈ হোৱাটছএপ যোগে প্ৰেৰণ কৰিব লাগিব। তদুপৰি প্ৰতিযোগীয়ে নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নাম সন্নিৱিষ্ট কৰি পঠিয়াব লাগিব। গুজৰাট টাইটান্ছ কিছু সময়ৰ পাছত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কালি একেখন ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছত 4 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নিৰ্বাচন আয়োগে গ্ৰীষ্ম প্ৰবাহৰ সংকলন কৰা সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়া সকললৈ পৰামৰ্শ জাৰি কৰিছে। অসমত আজি কেইবাগৰাকীও প্ৰাৰ্থীয়ে প্ৰথমবাৰৰ বাবে নিৰ্বাচনী দলৰ মনোনয়ন দাখিল কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেলজিয়ামৰ প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ ডি ক্ৰুৰ সৈতে আজি টেলিফোনযোগে কথা পাতি আছে। দ্বিতীয় পৰ্যায়ত কিছু সময়ৰ পাছত চেন্নাইৰ কংগ্ৰেছ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।